বাছনিসকলৰ কৰ্ম 10 অধ্যায়। অনা ইহুদীসকলক মণ্ডলীত ভুক্ত কৰা। চিজাৰিয়া নগৰত ইটালিয়া নামৰ সৈন্য দলৰ কৰ্নিলিঅ' নামেৰে এজন এশৰ সেনাপতি আছিল। তেওঁ এজন ভক্ত লোক আছিল। তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল। তেওঁ আন লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। এদিন আবেলি প্ৰায় 3মান বজাত দৰ্শনত "হে কৰ্নিলিঅ'" বুলি তেওঁক মতা ঈশ্বৰৰ এজন দূতে স্পষ্টকৈ দেখিলে। তেতিয়া কৰ্নিলিঅ'ই দূতলৈ তধালাগি চাই ভয় খাই ক'লে, "কি কয় প্ৰভু?" দূতে তেওঁক ক'লে, "তোমাৰ প্ৰাৰ্থনা আৰু তোমাৰ দান পূৰণীয়ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ'ল। এতিয়া জাফলৈ মানুহ পঠিয়াই চিমুন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা। তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমুন নামৰ মুচিয়াৰৰ ঘৰত আলহী হৈ আছে। এইদৰে কৰ্নিলিঅ'ক কৈ স্বৰ্গদূত গুচি গ'ল। তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচন ধৰাসকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি তেওঁলোকৰ সকলো কথা তেওঁ বুজাই ক'লে আৰু জাফলৈ পঠাই দিলে। পাছদিনা 12মান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে। সেই সময়ৰ পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল। তেতিয়া তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোকসকলে আহাৰ যুগুত কৰি থাকোঁতে তেওঁ মূৰ্চিত হৈ পৰিল আৰু আকাশখন মুকলি হৈ চাৰিচুকত ধৰি পিঠিবলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে। তাতে সকলোবিধৰ চাৰিঠেঙা জন্তু, ৰগ আৰু আকাশৰ চৰাইবোৰ আছিল। তেতিয়া তেওঁলৈ এনে বাণী হ'ল, বোলে, "উঠা, মাৰি খোৱা." কিন্তু পিতৰে ক'লে, "হে প্ৰভু, এনে নহওক। মই কোনো ধৰণৰ বৰ্জিত আৰু অসুচি বস্তু কেতিয়াও পোৱা নাই." দ্বিতীয়বাৰ তেওঁলৈ এই বাণী হ'ল, "ঈশ্বৰে যিহকে সুচি কৰিলে তাক তুমি বৰ্জিত নুবুলিবা." এইদৰে 3বাৰ ঘটিল আৰু সেই পাত্ৰ তেতিয়াই আকাশৰ ওপৰলৈ তুলি নিয়া হ'ল। তেতিয়া পিতৰে যি দৰ্শন দেখিলে, সেই দৰ্শনৰ অৰ্থ কি হ'ব পাৰে ইয়াকে চিন্তা কৰি থাকোঁতেই কৰ্নিলিঅ'ই পঠোৱা মানুহকেইজনে সুধি সুধি চিমুনৰ ঘৰ আহি দুৱাৰ মুখত থিয় হ'ল আৰু মাত লগাই সুধিলে, বোলে, "হে চিমুন, ইয়াত থাকে নেকি, যিজনক প্ৰখ্যাত নাম পিতৰ?" এতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোঁতেই আত্মাই তেওঁক ক'লে, "চোৱা, 3জন মানুহে তোমাক বিচাৰিছে। তুমি উঠা আৰু নামি যোৱা। তেওঁলোকে সৈতে সংশয় নকৰি যোৱা, কিন্তু মইহে তেওঁলোকক পঠালোঁ." এতিয়া পিতৰে নামি গৈ সেই মানুহকেইজনক ক'লে, "তোমালোকে যিজনক বিচাৰিছা সেইজন ময়েই। তোমালোকে কি কাৰণত আহিলা?" তেওঁলোকে ক'লে, "কৰ্নিলিঅ' নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ লগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গৰ পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে." তেতিয়া পিতৰে তেওঁলোকক ৰাতিটো তেওঁৰ তাতে থকাৰ ব্যৱস্থা কৰি দিলে। পাছদিনা তেওঁ জাফুত থকা ভাইসকলৰ মাজৰ কেইজনমানক লগত লৈ তেওঁলোকৰ সৈতে যাত্ৰা কৰিলে। তাৰ পাছদিনা তেওঁলোকে চিজাৰিয়ালৈ আহিল। কৰ্নিলিঅ'ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধুসকলক গোট খুৱাই তেওঁলোকৰ অপেক্ষা কৰি আছিল। ভিতৰ ঘৰত সোমাওঁতে কৰ্নিলিঅ'ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে। পিতৰে তেওঁক তুলি ধৰি ক'লে, "উঠা, ময়ো মানুহহে." তাৰ পাছত যেতিয়া পিতৰে তেওঁৰ সৈতে কথা কৈ কৈ ঘৰত সোমাল, বহু মানুহ গোট খাই থকা দেখি তেওঁলোকক ক'লে, "বিধানবিহীন জাতিৰ কোনো মানুহৰ লগ লোৱা নহ'ব। তেওঁৰ তালৈ যোৱা যে যিহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে। কিন্তু কোনো মানুহক বৰ্জিত বা অসুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে। এই হেতুকে মোক মাতোতে কোনো আপত্তি নকৰাকৈ মই আহিলোঁ। গতিকে এতিয়া সুধিছোঁ, কিয়নো আপোনালোকে মোক মাতিলে?" তেতিয়া কৰ্নিলিঅ'ই ক'লে, "আজি 4 দিন হ'ল, ঠিক সেই সময়ত, অৰ্থাৎ আবেলি 3মান বজাত প্ৰাৰ্থনা কৰি আছিলোঁ। তেতিয়া চাওক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ'ল। তেওঁ ক'লে, "হে কৰ্নিলিঅ', তোমাৰ প্ৰাৰ্থনা শুনা গ'ল আৰু তুমি দুখীয়াক দিয়া দান ঈশ্বৰৰ আগত সোঁৱৰণ কৰা হ'ল." এতেকে জাফলৈ মানুহ পঠিয়াই সাগৰৰ তীৰত চিমুন নামেৰে এজন মুচিয়াৰৰ ঘৰত আলহী হৈ থকা চিমুন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি অনা গৈ, "এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠিয়ালোঁ। আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে। এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছোঁ." তেতিয়া পিতৰে মাত দিলে আৰু ক'লে, "ইয়াকে মই নিশ্চয়কৈ উপলব্ধি কৰিছোঁ, ঈশ্বৰে কাৰো পক্ষপাতিত্ব নকৰে, বৰং সকলো জাতিৰ মাজত যিজনে তেওঁলৈ ভয় ৰাখি ধাৰ্মিক আচৰণ কৰে সেইজন তেওঁৰ গ্ৰহণযোগ্য হয়। যিজন সকলোৰে প্ৰভু, সেই যীশুখ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে ঈশ্বৰে যি বাক্য ইজৰাইলৰ লোকসকলৈ পঠালে আৰু যোহনে বাপ্তিষ্মৰ কথা ঘোষণা কৰাৰ পাছত গালিল প্ৰদেশৰ পৰা আৰম্ভ হৈ গোটেই যিহুদিয়ালৈ বিয়পি গ'ল, সেই বাক্য আপোনালোকে নিজেও বুজি আছে। ভিতৰৰ বক্তৃতা আৰু তাৰ ফল এই যে যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীশুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিযুক্ত কৰিলে, তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎকৰ্ম কৰি ছয়তানৰ পৰা দুখ পোৱাসকলক সুস্থ কৰিছিল, কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল। আৰু ইহুদীসকলৰ গাঁৱে ভূঁৱে গৈ আৰু জেৰুচালেমতো তেওঁ যি যি কৰ্ম কৰিছিল সেই সকলো কৰ্মৰ সাক্ষী আমি আছো। এই যীশুকে তেওঁলোকে কাঠত ওলমাই বধ কৰিলে, কিন্তু এইজনকে প্ৰকাশিত কৰিবলৈ ঈশ্বৰে তেওঁক তৃতীয় দিনা তুলিলে। আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেওঁৰ সৈতে ভোজন পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ আগতহে প্ৰকাশিত হ'বলৈ দিলে। জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হ'বলৈ ঈশ্বৰে যিজনক নিযুক্ত কৰিলে তেওঁৱেই সেইজনা। সেই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে। তেওঁৰ পক্ষে সকলো ভাৱদীয়েও সাক্ষা দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ মোচন পায়। পিতৰে এই কথা কৈ থাকোঁতেই শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল, যাতে পিতৰৰ লগত অহা চুন্নত হোৱা বিশ্বাসীসকলে অনাইহুদীসকলৰ ওপৰতো পবিত্ৰ আত্মা বাকী দিয়া দেখি বিস্ময় মানিলে। কাৰণ সেই অনা ইহুদীসকলে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা তেওঁলোকে শুনিবলৈ পালে। এতিয়া পিতৰে উত্তৰ দি ক'লে, আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁলোক বাপ্তাইজিত নহ'বলৈ কোনোবাই যোৱা লোক বাধা দিব পাৰেনে? তেতিয়া তেওঁ যীশুখ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হ'বলৈ আজ্ঞা দিলে। পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে।